إن الذين كفروا بآياتنا سوف نصليهم نارا كلما نضجت جلودهم بدلناهم جلودا غيرها ليذوقوا العذاب إن الله كان عزيزا حكيما
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম। যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব অৰ্থাৎ দগ্ধ হ'ব তেতিয়া ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময়।